कि हे मई सेवा करना चाहते हैं, ये उनका आदर्श होता है। इसलिए गौर कुशलदास महाराज जी उसी प्रकार से उनका वैराग्य, और ऐसे ही वो शास्त्रों के मूर्तिमान विग्रह भी थे, इसलिए जो जो उन्होंने किया शास्त्र उनका अनुसरण करता है, हम लोगों को इसीलिए उनका अनुसरण करना चाहिए। प्रभुपाद जी ने भी ऐसा देखा। तो हम देखते हैं कि यह कैसे चले गए अंधा होते। तो एक बार नवदीप में कोई प्राण गोपाल गोस्वामी जी भाषण दे रहे थे, भाषण मैंने प्रवचन श्रीमद भागवत के ऊपर में, राष्ट्रपंच अध्याय के ऊपर में, और वो श्लोक आया, क्या आया वो, तीव्र बृहताप धात भूतो अशुभा सुबह, हाँ, ध्यान प्राप्त अच्युताश्लेषा क्षीण मंगल, इसी के व्याख्या कर रहे थे। वो कह रहे थे ये गोपियों ने, जिनको पतियों ने उनको घर में बंद कर दिया, उन्होंने अपना प्राण छोड़ दिया और कृष्ण से आगे जाकर के मिल गई। गजेंद्र ठाकुर मौसा की गोस्वामी जी अपना व्याख्या भूल होते, गोपीरा ओखने ते सॉरी छड़े नहीं कोथा जे सॉरी छड़ा एक सनातन गोस्वामी जीव गोस्वामी आज विशेष कर विश्वनाथ चक्रवर्ती ठाकुर एक तो टीका देखें ए रकम अपराध करबें ना, तक हाथ जोड़े दाड़िए बोलें जैसे प्रभु एक व्याख्या अपनी करें, तक सरल सहज भाव व्याख्या कर दिल। ओखने कृष्ण बिरह तीव्रतापे तान धूता अशुभा अशुभ तार धूत हो अशुभ धूत हो कुछ कुछ तहतर कषाय छो तर नित्य सिद्धा संग है नहीं, उनका संग नहीं हुआ था। वो कुछ जो कषाय था गोपी घर में गोपियों के गृह में उनके गर्भ से जन्म ग्रहण किया है, उनका क्या अशुभ रह सकता है। कृष्ण में अभी वैसा गोपियों में जो भाव होता है वो उन्नत उज्जवल रस का भाव अभी कृष्ण के प्रति पार्थिव भाव ये नहीं था, थोड़ी सी कमी। उनके पतियों से उनका संग कुछ हुआ था, उनके बच्चे भी हो गए थे, इसलिए वह भूख वह अशुभ जो था पतियों का संग इत्यादि और कुछ पति ज्ञान अपने पति में ये दूर हो गया। नित्य सिद्धा गोपियों का काय विवाह का ललिता विशाख का ये सब भाव नहीं था, उनका कृष्ण में वही परप्रिय भाव शुद्ध विशेष भाव से था, कृष्ण हमारे प्रियतम है, इसका अतिरिक्त अपने पतियों में ये सब का भाव नहीं था, ये दूर हो गया। और क्षीण मंगला उनका सुख दूर हो गया, उनका जो स्नेह था जो भजन करता है उसके प्रति सबका स्नेह हो जाता है, उनके पतियों का उनके प्रति स्नेह था, ये सब चीजें दूर हो गई। और दूर होते ही कृष्ण में कृष्ण लीला में वो सब एकदम पहुंच गई। कैसे पहुंची, जब आम जैसे जैसे पकता जाता है और उसका आस्वादक उसका आस्वादन करता जाता है, कुछ आज कुछ कल कुछ परसों कुछ तरसों कुछ वर्षों, इस तरह से इसी तरह से इन चीजों को समझना चाहिए। तो उन्होंने बतलाया और सभी लोग चमत्कृत हुए, जैसे बाबा जी महाराज इतने विद्वान और भागवत के रसिक विद्वान हैं, इन चीजों को समझना चाहिए। गौरकुशोत्साह बाबा महाराज साधारण आदमी नहीं थे, उनका दो स्वरूप देखना चाहिए, एक नित्य सिद्ध और एक भावुक भक्त साधक के रूप में देखो, वो हमारे लिए है वो क्यों, उनकी शिक्षा हम लोगों को देने के लिए वो साधक भावुक भक्त भाव भक्त के अनुसार में वो कुछ साधना का ये प्रदर्शन कर अभी नहीं कर रहे हैं जैसे बिल्लू मंगल का था, किंतु वो साधक थे। हमारे गुरु परंपरा में एक सिद्ध प्रणाली माने मुक्त पुरुषों की, जैसे माधवेन्द्र पुरीपाद ईश्वर पुरीपाद, इसके बाद में नित्यानंद प्रभु, इसके बाद में अद्वैताचार्य, ईश्वर पूरी पास से फिर चैतन्य महाप्रभु। इनमें कौन असिद्ध है, कौन साधक है इनमें बतलाओ तो, कोई है साधक इस परंपरा में? कोई साधक नहीं। साधक का भाव कुछ लोग बन गया, चैतन्य महाप्रभु साधक है न, नित्यानंद प्रभु साधक है न, अद्वैताचार्य साधक है। अब उसके बाद में आए कौन, संत दामोदर और रूप सनातन का नाम दिया, उनका नाम उसी में रख लो। किंतु ऊपर से आया किसका, संत दामोदर आया है। अच्छा बताओ तो इनके गुरु कौन थे, कौन गुरु थे, कोई बतला सकता है? कहां से संन्यास लिया, वो हमारी गौड़ीय परंपरा में कहां से आ गए, कैसे आ गए, इस पर विचार करो। यही सिद्ध प्रणाली है, इसी को कहते हैं भागवत परंपरा। महाप्रभु जी ने उन लोगों का अपना भी, ये हैं कौन, स्वरूपता दामोदर जी हैं, ये परंपरा में आए। ये यद्यपि ऊपर से हमारे संप्रदाय में शिष्य परंपरा में है, कोई शिष्य परंपरा में और द्वैतवादी उस परंपरा में आएंगे शिष्य की दृष्टि से, किंतु भागवत परंपरा में ये लोग हैं नित्य सिद्ध। इस चीज को इस रूप में समझना चाहिए। कुछ 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 लोग कहते हैं कि हम लोग माथवा गौड़ीय वैष्णव संप्रदाय नहीं है, चैतन्य महाप्रभु इसके प्रवर्तक हैं। तो माधवेंद्रपुरी कहां से आ गए, माधवेंद्रपुरी से महाप्रभु से भेंट हुई, तो ये महाप्रभु उस संप्रदाय में यदि यही यदि है तो मूल कल्प तरुण कौन है, ये कहां से आ गए, तो हमारी परंपरा में। मूर्खों को इस सब चीज का ज्ञान नहीं होता, नहीं लाख जन्म में नहीं समझे, इसलिए महाप्रभु ही संप्रदाय सहस्त्र आदि देवता है, ये बात ठीक है। वो स्वयं कृष्ण है, जगत गुरु है, किंतु इस जगत की लीला में उन्होंने दिखलाया जब वो ईश्वर पूरी बात के परंपरा में है। ये भागवत परंपरा है। इसके बाद में हम देखते हैं सब दामोदर रूप गोस्वामी सनातन गोस्वामी। अच्छा ये किसके शिष्य हैं, कोई बतला सकता है? महाप्रभु का कौन शिष्य था जो उनके शिष्य हुए, रूप गोस्वामी और सनातन गोस्वामी, कोई बतला सकता है? नित्यानंद प्रभु अद्वैताचार्य के हम संबंध में बतला सकते हैं कि ये हमारी माधवेंद्रपुरी की परंपरा में है, यहां तक तो ठीक है। किंतु रूप को स्वरूप दामोदर को किस में लेंगे, वो कौन शिष्य परंपरा में है? सहजिया वैष्णव लोग राधा कुंड के और वृंदावन के तथाकथित वैष्णव समाज जो है बाबा जी लोगों का, कैसे अपनी परंपरा की धारा में जोड़ेगा, बतला सकते हैं स्वरूप दामोदर को कैसे लिया? इधर में रूप किसके शिष्य थे वो बतला सकते हैं? रूप गोस्वामी किनके शिष्य थे, महाप्रभु के शिष्य थे, महाप्रभु जी ने एक भी शिष्य किया, कान फूका किसी का, जनेऊ दिया न, बाबा जी वेश दिया न, क्या किया? गुरु किसको कहते हैं, उन लोगों को ज्ञान नहीं है, यही भागवत परंपरा है, जिसके आचार और विचार को हम संपूर्ण रूप से आत्मसात करते हैं वो भागवत गुरु है हमारा। इसलिए मध्वाचार्य से और व्यासदेव से करीब करीब 4000 का अंतर था वर्ष का, किंतु उनके आचार विचार को समस्त ग्रहण किया, आत्मसात किया, तो उनके गुरु है वो। इसलिए रूप सनातन जी महाप्रभु के शिष्य कैसे, उनके समस्त विचारों को उन लोगों ने ग्रहण किया, याद करके उनके हृदय में जो भावता थी उसको भी उन्होंने प्रेरणा करके उनको अंदर में दे दिया, चैत्य गुरु के रूप में, साक्षात गुरु के रूप में, शिक्षा गुरु के रूप में, सर्वस्व रूप में दे दिया। ये भागवत परंपरा, रूप जी गुरु है कि सनातन गोस्वामी गुरु है? हम लोग कहते हैं कि रूप गोस्वामी शिष्य है, सनातन गोस्वामी जी गुरु है, और सनातन गोस्वामी क्या कहते हैं, रूप गोस्वामी कहते हैं कि हमारे ये गुरु हैं, और रूप गोस्वामी सनातन गोस्वामी जी क्या कहते हैं, जिनकी कृपा से महाप्रभु मिलते हैं वही तो गुरु है, तो इन्हीं की कृपा से हमारे हमको मिले। अब बतलाओ तो इतना उदार हृदय। अच्छा ये दोनों किसके शिष्य है, हमारी परंपरा में जो जो बाबा जी लोग कहते हैं उनकी परंपरा में कोई बतला सकता है? इनकी सिद्ध प्रणाली क्या थी? सिद्ध प्रणाली नहीं? सिद्ध प्रणाली कौन थी आरंभ हो लो ओरा बोलते पर है ये सिद्ध प्रणाली, ये सब लोग तुम समझो, तुम लोग उनके बातों का उत्तर देकर उनको निरुत्तर करो। उनकी कोई गुरु परंपरा नहीं है, भागवत परंपरा नहीं है, शिष्य परंपरा नहीं है, कुछ भी नहीं है। वो लोग रूपानुग कहलाने के अधिकारी नहीं है, एकदम ऐसी भाषा और रूपानुग है ही नहीं है। इसलिए प्रभुपाद जी ने क्या किया, वो रूप सनातन के बाद में कृष्णदास जीव रघुनाथ, जीव रघुनाथ के बाद में किसको लिया, इसका मत तो समझ लो ये बीच में से गोपाल भट्ट गोस्वामी इत्यादि को छोड़ दिया, ऐसा मत समझो, उनको भी लिया उन्हीं की परंपरा धारा में, बल्कि गोपाल भट्ट गोस्वामी को महाप्रभु जी ने स्वयं शिक्षा दिया, स्वयं शिक्षा दी, उनके अंदर में सब कुछ भर्ती कर दिया। जिन जो अपने शिष्य के हृदय में अपने भावों को लेकर के संपूर्ण रूप से भर देता है, राधा कृष्ण के प्रति जो भावना संबंध इत्यादि देता है, वही उसी को तो गुरु कहेंगे ना। तो गुरु किसको कहते हैं, जो दे नहीं सका कान फूट दिया बस गुरु हो गया, ये भागवत परंपरा नहीं, ये शिष्य परंपरा ये हो सकती है। इसलिए हम देखते हैं कि रूप सनातन, इसके बाद में जीव रघुनाथ, रूप सनातन के शिष्य थे जीव गोस्वामी ना रघुनाथ दास गोस्वामी थे, रघुनाथ दास गोस्वामी के शिष्य गुरु कौन थे, शिष्य परंपरा रघुजोग, किंतु उन्होंने गुरु किसको माना, श्री रूप मंजरी प्रथिता पुरेशमेन पुनसह नहीं पश्यसी इति इत्यादि, किसको प्रणाम किया है, श्री रूप मंजरी कराचित पाद पद्म गोसेन्द्र नंदन भुजार पितमस्तिकाय हामोदतः कनक गौरी पदारविंदम संवाहना निशान कैश तब किंकरिश, किसको गुरु माना, दिन रात किसके आचरण और विचार और उपदेशों से भरपूर रहते थे रूप गोस्वामी, रघुनाथ दास गोस्वामी और जी गोस्वामी। उन्होंने दीक्षा दिया है कहीं उल्लेख, जो रघुनाथ दास गोस्वामी को उन्होंने दीक्षा दिया, यह है भागवत परंपरा, शिष्य परंपरा नहीं, शिष्य परंपरा मान्य नहीं है, गुरु परंपरा किसी रूप में मान्य है, शिष्य परंपरा नहीं। इसमें असिद्ध लोग भी हो सकते हैं जिनका आचरण शुद्ध नहीं है, जिनका भक्ति शुद्ध नहीं है, किंतु भागवत परंपरा में उसी को श्रील प्रभुपाद जी ने दिया। इसलिए विश्वनाथ चक्रवर्ती ठाकुर जी को नरोत्तम ठाकुर के बाद में लिया किसको, इन्हें को कृष्णदास कविराज गोस्वामी, जी गोस्वामी के बाद में लिया कृष्णदास कविराज गोस्वामी, और उनके बाद में नरोत्तम ठाकुर, और उसके बाद में लिया चक्रवर्ती ठाकुर, इसके बाद में चक्रवर्ती ठाकुर से ब्रज विद्याभूषण है। वो लोग लिंक कैसे जोड़ेंगे, कहते हैं ये हम लोग हैं कि नरोत्तम परिवार, महाप्रभु से लिंक कैसे जोड़ेंगे, महाप्रभु का और इनका नरोत्तम ठाकुर का शिष्य परंपरा से क्या संबंध है, महाप्रभु जी ने कोई शिष्य किया नहीं, नरोत्तम ठाकुर की परंपरा में कहां से आएंगे। इसलिए श्री प्रभुपाद जी ने ही नहीं, कवि कर्णपुर ने और पीछे से बलदेव विद्याभूषण ने और श्री प्रभुपाद ने, इसीलिए भागवत परंपरा, इसलिए बलदेव विद्याभूषण के बाद में ग्रंथ का युग आया, उसमें सिद्ध बाबा जी ये सब चलने लग गया, बुजुर्गी प्रभुपाद ने सबको पलटे कर दिया, काट छांट करके साफ सुथरा करके बलदेव विद्याभूषण के बाद में ले लिया किसको, जगन्नाथ दास, जगन्नाथ दास महाराज जी के बाद में लिया किसको, श्री भक्ति विनोद ठाकुर, जगदीपी दीक्षा नहीं दिया किंतु दीक्षा का पाप दिया, अपना सारा जो कुछ था हृदय का भार बस दिया। ऐसा चला चली को रे
धर्मार्थ राज्य का जितना तत्व था
घर गदगदयाद्यवाचा जाचे निपत्त भूवि दंडवत उद्घटारते आशा प्रसाद मबुदस्य जनस्य कृत्वा गंधर्विके निजगणे गरुणं विदे अंगश्यामलिं छटाभिरभितो मंदी कृतेन्दी वरम जाडंजा गुदरोचि संविदध तंग पट्टंबरस्य श्रिया वृंदारण्य निवासिनम हृदय सद्दामाभिरामोदरम राधा स्कंद निवेशित जल भुजम ध्यायेम दामोदरम भक्त्या विहीनाय अपराध लक्ष्यै क्षिप्ताश्च कामादि तरंग मध्ये कृपामयीं त्वां शरणं प्रपन्ना वृंदे नमस्ते चरणारविन्दम् गुरवे गौरचंद्राय नमस्ते।
हमरा काल के भजन रहस्य शिला भक्ति विनोद ठाकुर संग्रहित हरिभक्ति विलास ये श्लोक जेन जन्म सतई पूर्वम वासुदेव समर्चित तन्मुखे हरिनामानी सदा तिष्ठन्ति भारत। এই শ্লোক আমরা অনেকবার পড়েছি, কিন্তু ভক্তি বিনোদ ঠাকুর যে একটা দিশা নির্দেশ করে এর গভীর তাৎপর্য আমাদের নিকটেতে প্রকাশ করেছেন এটা অদ্ভুত। মনে হয় শ্রী চৈতন্য মহাপ্রভু নাম প্রেম মালা গাথি পরাইল সবারে, কিরূপ লইলে নাম কিরূপে লইলে নাম প্রেম উপজয়। শিল ভক্তি বিনোদ ঠাকুর তারই লাইন দিশা নির্দেশ করছেন কিরকম ভাবেতে নাম নিলে নয়নম গলদাস্যু হবে, প্রীতি কৃষ্ণের প্রতি প্রীতি হবে, ভজনেতে প্রীতি হবে আর প্রেম প্রকাশিত হবে। কিরকম ভাবে নাম নিলে, যে সে ভাবে নাম নিলে হবে না, না তো কোটি জন্মায় করে যদি শ্রবণ কীর্তন তপুতানা পায় কৃষ্ণ পদে প্রেমধন। এই জন্য রূপ গোস্বামী বিচার করে বলেছেন তার নাম রূপ চরিতা দেশ সুকৃতানুক্রমীণ রসনা মনসী নিয়োজন তিষ্ঠে বজে তদানুরাগী জনানুগামী। এই জন্য বলেছেন ওদের আনুগত্যতে আমরা যদি থাকি তাহলে প্রেম হবে। এই ভক্তি বিনোদ ঠাকুর রূপানুগণের মধ্যে একজন প্রধান স্তম্ভ, বিশেষ করে আধুনিক এই জগতেতে আমাদের বিশ্বনাথ চক্রবর্তী ঠাকুর বলদেব বিদ্যাভূষণের যুগ সমাপ্তি পরে শ্রীল ভক্তি বিনোদ ঠাকুর গোস্বামী তিনি সপ্তম গোস্বামী। এইসব কারণেতে তিনি এইসব যদি ভজনের রহস্য যদি না প্রকাশিত করতেন শিল ভক্তি শিল সরস্বতী ঠাকুর অনুগ্রহ করে দিয়ে আমাদের উপরে এইসব গ্রন্থের প্রকাশন যদি না করতেন তাহলে ওই গণেশের বাহন এটাকে খেয়ে ফেলত, ভক্তি বিনোদ ঠাকুরের সব খেয়ে ফেলত, কিছু আমাদের পাল্লা পড়ত না। এই জন্য এর অধিকাংশ শ্রেয়া আছে আমাদের শ্রীল প্রভুপাদের উপরে। অতএব শ্রীল ভক্তি বিনোদ ঠাকুর যে লাইন নির্দেশ করছেন ওই অনুসারে যদি আমরা ভজন করি, সত্যি সত্যি নিষ্কপট হয়ে যদি ভজন করি, তার আদেশ নির্দেশ আমরা পালন করি, তাহলে বুঝবে যে রূপ গোস্বামীর আনুগত্য লাভ হবে। শ্রীল প্রভুপাদ মদীয় গুরুপাদ পদ্ম ইত্যাদি মদীয় রূপ গুরুপাদ পদ্মে রূপানুগত্য কোথায়? এইখানে রূপানুগত্য যে রূপ গোস্বামী তার লিখিত গ্রন্থগুলিতে তিনি কৃষ্ণের পক্ষপাতী নহেন, তিনি হচ্ছেন শ্রীমতীর পক্ষপাতী। রাধার সুখেতে সুখী, দুঃখেতে দুঃখী, তিনি আমাদের গুরু মহারাজ তারই আনুগত্যতে লিখেছেন ওই শ্লোক, রাধা চিন্তা নিবেশেন যস্য কান্তির বিলোপিতা। কৃষ্ণ বিরহিতে শ্রীমতী রাধিকা বনে বনে ভ্রমণ করুন, হা হুতাশ করুন, মূর্ছিত হয়ে যান, এটা মহা বিপত্তির কথা। এই গোপীরা যা তার রাধার কিঙ্কর এটা সহ্য করতে পারেন, যেরকম রূপ মঞ্জরি রূপ গোস্বামী তার সহ্য করতে পারতেন, রঘুনাথ দাস গোস্বামী সহ্য করতে পারেন। কৃষ্ণ যদি ডাকেন দ্বারকাপুরীতে আমি যাব না, লাখ ডাকলে আমি যাব না। আর আমি শুনি যে আমার হৃদেশ্বরী আরাধ্যা দেবী দ্বারকাতে গিয়েছেন, তা আমি পাখা নিয়ে আর একবার ঝপ করে উবড়ে যেয়ে তার সেবা করতে যাব। এ চেরুতানুগত্য আশা ভরে অমৃত সিন্ধুময় কথঞ্চিত কালো মায়াতি গমিতা কিল সাম্প্রতম হি তচ্চেত কৃপাময়ী বিধাস্ব নৈব কিং মে প্রাণৈ ব্রজেন বরোরু। আমার বাকারী সঙ্গে কি প্রয়োজন, ব্রজ বাসতে আমার কি প্রয়োজন, আমার রাধা কুণ্ড বাস আমার কি প্রয়োজন, এই হচ্ছে রূপানুগত্য। আমাদের গুরু মহাজ বলছেন রাধারানী যদি কষ্ট পান আর খেদান্বিত হয়ে যান, আর তুই দোলেন গাছে গাছেতে বৃন্দাবনে ব্রজে ব্রজেতে কৃষ্ণকে অনুসন্ধান করে সহ্য করতে পারি না, এই জন্য কৃষ্ণ তার অনুসন্ধান করুন। এই জন্য ইমলি তালাতে কৃষ্ণ অনুসন্ধান করতে 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 রাধা ভাবে চিন্তাতে নিমগ্ন হয়ে যে তার অঙ্গ কান্তি বিলোপিত হয়ে গিয়েছে, তিনি গৌর কান্তি ধারণ করেছে, এতে তাহাদের আনন্দ। এই শিলভক্তিবিনোদ ঠাকুর আধুনিক যুগেতে বর্তমান যুগেতে তিনি রূপানুগর মধ্যে প্রধান। তিনি তার অর্থ করছেন শ্লোকটা সাধারণ, যেরকম সনাতন গোস্বামীর আমরা দেখেছি ভক্তি রসায়নেতে বৃহৎ ভগবতামৃত টীকাতে, সাধারণ একটা আমাদের মনে হয় আর তাহাকে কত উচ্চ একরে ভাবেতে ব্যাখ্যা করে নিয়ে যান। কুটস্থ কুটস্থর কিরকম সুন্দর ব্যাখ্যা করেছেন, এইসব গেলে ব্যাখ্যা যদি আমাদের গুরুবর্গ জাদি না দিত আমরা বুঝতাম। কুটস্থ মানে একরস, একরস মানে কি, এক ভাবেতে নিমগ্ন আছে তারা, এদিকে দিকে হয় না, এটাকে বলে কুটস্থ। বিশেষ করে নির্বিশেষবাদীরাই এই শব্দকে প্রয়োগ করে কুটস্থ, একবারে নির্বিশেষ ব্রহ্ম মধ্যে ডুবে গেল ওরা হয়ে গেল কুটস্থ। হ্যাঁ, নির্বিকার একে বলে কুটস্থ। আরে সনাতন গোস্বামী কি করলেন, অদ্ভুত অদ্ভুত অর্থ সবগুলি প্রকাশন করেছেন। প্রথমে লিখলেন যে গোবর্ধনেতে কুটস্থ, গোবর্ধনের কুটে, কুট মানে পর্বত, তাহার উপরেতে স্থিত কৃষ্ণ কুটস্থ, ওইখানে যে লীলা বিলাস করছেন ওই কৃষ্ণ, বিশেষ করে ওই গোবর্ধনেতে কি প্রমদমদন লীলা কন্দরে কন্দরেতে রচয়তে নবজুনো দন্দমস্মিন নমন্দম এতে কিল কল্লাতক লগ্নকস্তদ্বয়োর্মে নিজ নিকট নিবাসম দে। ওই কুটস্থ এই সব লীলা সাক্ষী জানি, সেই লীলা ওই রাজ গোবর্ধনেতে হচ্ছে। এ থেকে আরো বিশেষ সবগুলি অর্থ প্রকাশিত করেছেন, যেগুলি নিজে নিজে ভজনের বিষয়। শ্রীল ভক্তিবিনোদ ঠাকুর ওর মধ্যে প্রবেশ দেবার চেষ্টা করছেন। আমরা এই রকম ভাবে সংখ্যাপূর্বক অষ্ট যুগেতে কিরকম ভাবে নাম করব, এই সবগুলি বলছেন রঘুনাথ দাস গোস্বামীর আনুগত্যতে রঘুনাথ দাস গোস্বামী এই সবগুলি অর্থ করেছে। আবার জীব গোস্বামী অগ্নিপুরাণ থেকে প্রামাণিক সবগুলি ব্যাখ্যা দিয়েছেন। এই সব বলে আবার মূলেতে আছেন আরো একজন গোপাল গুরু, তারই ওই গোপাল গুরু না, তারপরে ধ্যানচন্দ্র, তিনি এইসবগুলিকে অর্থ নিয়ে এইসবগুলি প্রকাশিত করেছে। শ্রীল ভক্তিবিনোদ ঠাকুর সবগুলিকে ক্রোড়ীভূত করে দিয়ে তিনি সুন্দর করে তাহার ব্যাখ্যা করছেন। হরে কৃষ্ণ ষোল নাম অষ্টযুগ হয়, অষ্টযুগ অর্থে অষ্টলোক প্রভু কয়। শ্রী চৈতন্য মহাপ্রভু শিক্ষাষ্টকেতে তিনি এই আটটি যুগের আটটি অর্থ বলছেন, হরে কৃষ্ণ হরে কৃষ্ণের, আর এই এক একটি শ্লোক তিনি বলতে চলে যাচ্ছেন। আদি হরে কৃষ্ণ অর্থে অবিদ্যা দমন চেতো দর্পণ মার্জনম। আর এর মধ্যে চেতো দর্পণ নিবল ইটা সাধনে ভজনের দিকে, আর এই আদিটাকে নিয়ে গেল কোথায়, নিশান্ত লীলা, এই দুটাকে সামঞ্জস্য করে চলতে হবে। আর ওই যে কালকে আমি ব্যাখ্যা করেছিলাম যে নিশান্ত ভজনের নিশান্ত কি, বৈষ্ণব তাকে ডেকে ডেকে উঠাচ্ছে ভজন কর, এখন পর্যন্ত শুয়েছিলে, একটু খুমারি ভাঙছে, ঘুম অল্প অল্প একটু ভাঙছে, অন্ধকার সর্প সিংহ ভালু ইত্যাদি ওই বনেতে ওরও যাওয়ার জন্য ভয় আছে, সূর্য উদিত হলে এইসবগুলি দূর হয়ে যায়, এইরকম হতে এইসবগুলি নিয়ে আসতে হবে এর মধ্যে। আদি হরে কৃষ্ণ, অব আদি যে হরে কৃষ্ণ, হরে কৃষ্ণ তারপরে হরে কৃষ্ণ, তা প্রথম হরে কৃষ্ণ অর্থে অবিদ্যা দমন। অবিদ্যা দমন কি, চেতো দর্পণ মার্জনম, এটি হচ্ছে অবিদ্যা দমন। কৃষ্ণ বলি সেই জীব অনাদি বহির্মুখ, অতএব মায়া তার দেহ সংসার আদি দুঃখ, অবিদ্যা। আমরা কোন সময়তে কৃষ্ণ ভজন করতাম, তারপরেতে ওখান থেকে বিচ্যুত হয়ে এসেছি, এটি যেন কখনো মনে না হয়, এগুলি দেখতে পরমাত্মা সন্দর্ভ এবং জীবস্বামীর সন্দর্ভগুলি ভালো করে অনুশীলন দরকার। জীব কোনদিন ওখানে ছিল ওখান থেকে পড়ে গিয়েছে এটা কখনো নয়, নিত্যকালই। এই জন্য চৈতন্য চৈতামৃত বলেছেন যাতে ভুল না হয়, একটা নিত্য মুক্ত আর নিত্য বদ্ধ, এটা স্পষ্ট করে নিত্যকাল থেকে ওটা বদ্ধ, মানে এখানে নিত্য মানে কি অনাদি, নিত্যকাল থেকে বদ্ধ আছে, এখন পর্যন্ত যা বিতে গিয়েছে, কিন্তু সেটি শান্ত হতে পারে, স অন্ত অনাদিকাল থেকে আছে কিন্তু অবিদ্যা দূর হয়ে যেতে পারে সাধু গুরু বৈষ্ণবের কৃপায়। এই অনাদিকাল থেকে জীব অবিদ্যাগ্রস্ত, এই জন্য মায়া পিসাচি তাকে 84 লক্ষে জন্ম দিয়ে কোটি কোটি জন্ম থেকে তৃতাপ জ্বালাতে দগ্ধ করছে, আমাদের চিত্তের উপরে মালা লেগেছে, এটা কিসের দ্বারা দূর হবে, গুরুপদিষ্ট সম্বন্ধ জ্ঞান যুক্ত অনর্থ প্রায় অব চলে যাচ্ছে ধীরে, নষ্ট প্রায়েষু অভদ্রেশু নিত্যম ভাগবত সেবায়া, অনর্থ এখন ধীরে ধীরে দূর হয়ে যাচ্ছে গুরু উপদেশের দ্বারা, তার ভজন পদ্ধতি শিক্ষার দ্বারা, তখন সম্বন্ধ জ্ঞান যুক্ত হয়ে যে নাম করা হবে তদ দ্বারা বিদ্যা দূর হবে, অন্যথা হবে না, লাখ কেউ নাম করুক অবিদ্যা দূর হবে না। এই জন্য অবিদ্যা দমন। সথার সহিত কৃষ্ণ নামে রক্ষিতন, তখন শ্রদ্ধাপূর্বক হরিনাম কর, গুরুদেব বলেছেন যে এছাড়া কোন উপায় নাই, তখন শ্রদ্ধা উদিত তাহার হয়েছে। তুমি জীবের জীবের স্বরূপ হয় নিত্য কৃষ্ণদাস, তুমি জীবে তুমি তোমার নিত্য ধর্মই হচ্ছে কৃষ্ণ সেবা, তুমি কৃষ্ণ সেবক, এখন তোমার স্বরূপ ভুলে গিয়েছ, স্বরূপম মানে কি বলছেন শ্রদ্ধাতু অন্য স্বরূপেন ব্যবস্থিত মুক্তি হেতু অন্যথা রূপম স্বরূপেন ব্যবস্থিতি স্বরূপের মধ্যে ব্যবস্থিতি হবে এর নাম হচ্ছে মুক্তি তো ধীরে 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 অবিদ্যা দূর হবে কিসের নামে কোন নামের দ্বারা এই অসৎসঙ্গে থেকে যে নাম কি নিজে নিজে আমি চেষ্টাতে যে নাম করব সেটি হবে গুরুপদিষ্ট মন্ত্র দীক্ষা ইত্যাদি তারপরে সাধু সঙ্গ মধ্যে থেকে সম্বন্ধ জ্ঞানের সহিত এইরকম ভাবে যদি হয় তাহলে ভজন ক্রিয়া চাই ভজন ক্রিয়া কোনটি উত্তমা ভক্তিকে লক্ষ্য করে যে সাধন হচ্ছে সেটি হচ্ছে সাধন অন্যথা হবে না আনুকূল্যেন কৃষ্ণ অনুশীলনম এইকে লক্ষ্য করে দিয়ে জ্ঞান কর্ম আদি অনাবৃতম আনুকূল্যেন অন্যাভিলাষিতা শূন্য যত রকমের অভিলাষা এই সব গুলিকে ছেড়ে দিয়ে সম্বন্ধ জ্ঞানের সহিত যখন করতে লাগলো তখন একটা অনর্থ থাকতে পারে কিন্তু থাকলেও ধীরে ধীরে বিদ্যা বিনাশ হবে আবার এই হরে কৃষ্ণ মধ্যে নিশান্ত লীলাতে মিলন ছিল হরে কৃষ্ণ হরে মানে রাধিকে হরি হরত মন হরি হরতি মন হরির মনকে যিনি হরণ করেন আর কৃষ্ণ যিনি শ্রীমতী রাধিকার চিত্তকে আকৃষ্ট করে দেন আনন্দেতে ভরপুর করে দেন সেই হলেন কৃষ্ণ হরে কৃষ্ণ নিশান্ত লীলাতে মিলন তারপরে আবার বিরল শ্রদ্ধা সহিত কৃষ্ণ নাম সংকীর্তন করলে অনর্থ দূর হলে এই সবগুলি ধীরে ধীরে প্রবেশ হবে আর হরে কৃষ্ণ নাম কৃষ্ণ সর্বশক্তি সাধু সঙ্গে নমাশ্রয়ে ভজনানুরক্তি ওই যে চেত দর্পণম মার্জনম বলা হয়েছে আমি বলেছিলাম পূর্বে যে এইটা হচ্ছে অষ্ট শ্লোকের মানে সার এর মধ্যে আটটি শ্লোক আছে চেত দর্পণের পূর্বে গুরুপদাশ্রয় আর তাহাকে বিসম্ভেন গুরু সেবা আর সম্বন্ধ জ্ঞান যুক্ত ইত্যাদি সব আছে তারপরে ভজন ক্রিয়া হলে এটা আরম্ভ হলো এই জন্য ওইটাকে এর মধ্যে দেওয়া নাই এখন দ্বিতীয় হচ্ছে ভমহাদাবাগ্নি নির্বাপন এই করতে করতে যখন নিষ্ঠা হবে নিষ্ঠা হয়ে তারপরে যে ভজন করবে নাম তখন ভমহাদাবাগ্নি নির্বাপিত হবে আর অসুখ বিসুখ সংসারে দুঃখ ইত্যাদি তাহাকে স্পর্শ করবে না স্পর্শ করবে বিচলিত হবে না হরিদাস ঠাকুরের মতো কি অন্যান্য গোস্বামীদের মতো তারপরে ধীরে 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 আরো বাড়তে লাগলো তখন বলছেন দ্বিতীয় নাম নমাষ্টক নাম নাম আকারী বহুধা নিজ সর্বশক্তি তত্তা পিতা নিমেতা স্মরণীন কাল এ তাদৃশী তব কৃপা ভগবান মমাপি দুর্দৈবম ইদৃশম ইহা জনুনানুরাগ ভক্তিবিনোদ ঠাকুর শিক্ষাষ্টকেতে তিনি বলছেন নাম হচ্ছে দু প্রকার গৌণ এবং মুখ্য জগন্নাথ পাতা ধাতা ব্রহ্ম পরমাত্মা এই সবগুলো নাম হচ্ছে গৌণ জগৎ সম্বন্ধীয় নামগুলি হচ্ছে গৌণ আর মুখ্য নামও আবার ক রকমের আছে মুখ্য নামের মধ্যে ষড়ৈশ্বর্য যুক্ত নারায়ণ ইত্যাদি যে নাম আছে বিষ্ণু নাম ইত্যাদি এইসবগুলি হচ্ছে মুখ্য মধ্যে মুখ্যের মধ্যে মুখ্যের মধ্যে গৌণ বলা যেতে পারে গৌণ না বলে কিছু আর শব্দ বলা উচিত ঐশ্বর্যযুক্ত প্রধান নাম মুখ্য নাম আর তার মধ্যে কৃষ্ণ, গোবিন্দ, মদন মোহন, শ্যাম সুন্দর ইত্যাদি নাম হচ্ছে মাধুর্য যুক্ত মুখ্য। মধুর মাধুর্য মানে এখানে বুঝব ঐশ্বর্য হোক আর নাই হোক, লৌকিক শব্দ বন্ধুবত যে ভাব কৃষ্ণের প্রতি আছে, নরলীলা যে রূপ যে কৃষ্ণ যত কৃষ্ণের রূপ তার মধ্যে নরলীলার যে রূপ এ হচ্ছে সর্বোত্তম। নটব নব কিশোর নটব গোপবেশ বেণুকর নরলীলা অনুরূপ, এই যে সর্বশ্রেষ্ঠ রূপ কৃষ্ণের, এই রূপের অন্তর্গত বাল্য আর পৌগণ্ড কিংবা অন্য ধর্ম নিজস্ব কৃষ্ণের রূপ এইটি, এই থেকে সবগুলি প্রকাশিত। এইটা মনে করবো না যে জন্মলীলা হয়েছে বাল গোপাল ওই থেকে এইটা বিকশিত হয়ে এইটা হয়েছে, এইসব বলি না। মূল রূপ কৃষ্ণের স্বয়ং রূপ এটা, আর গুলি তাহার প্রকাশ। এর মধ্যে সখাগণের যে নাম আছে, সখাগণের যে উচ্চারিত সম্বন্ধিত যে নাম, তারপরে বাসল্য ভাবেতে যে নাম আছে, আর তারপরে গোপীগণের সম্বন্ধিত যে নাম, আর তারপরে শ্রীমতী রাধিকা সম্বন্ধিত যে নাম, এর মধ্যে ক্রমশ বৈশিষ্ট্য আছে। এই জন্য সনাতন গোস্বামী পাদ বৃহৎ ভগবতামৃতে বলেছেন এইগুলি বৈশিষ্ট্যের কথা। শ্রীকৃষ্ণ গোপাল হরে মুকুন্দ গোবিন্দ হে নন্দ কিশোর কৃষ্ণ হা শ্রী যশোদা তনয় প্রসীদ শ্রী বল্লভী জীবন। বল্লভী জীবন করেও তিনি তৃপ্তি পেলেন না, যশোদা তনয় বলে তৃপ্তি পেলেন না, নন্দ নন্দন বলেও তৃপ্তি পেলেন না, কৃষ্ণ বলেও তৃপ্তি পেলেন না। গোপী যখন বললেন কি না এর পূর্বে বল্লভী জীবন বললেন যখন, কিছু কিছু একটি একটা তৃপ্তি হতে আরম্ভ করে, একটু ভালো লাগতে লাগে। আর যখন বললেন রাধিকেশ তখন তাহার সম্পূর্ণ রূপে আনন্দ হল। হে কৃষ্ণ করুণা সিন্ধ দীনবন্ধ জগৎপতে গোপেশ গোপিকা কান্ত, অত দূর পর্যন্ত হলো না, পূর্ণ ভি হলো না, রাধা কান্ত নমস্তুতে। এই জন্য সবগুলি নামেতেও এক বিকাশ রয়েছে, মাধুর্য রয়েছে, এর জন্য সম্পূর্ণ বিকাশ এই কৃষ্ণের এই নামগুলিতে। অথ দমন যশোদানন্দ নৌ নন্দ সূন কমল নয়ন গোপী চন্দ্র বৃন্দাবনেন্দ্র প্রণত করুণ কৃষ্ণ বিত্যনেক স্বরূপে তৈ মম রুচি উচ্চৈ বর্ধতাং নাম ধেয়। নারদ পীনা জীবন সুধর্মী নির্যাস মাধুরী মাধুরী পুরীর একেবারে কি নারদীনা জীবন সুধর্মী নির্যাস, মাধুরীপুরের নির্যাস হচ্ছে কি রাধারমণ নাম। ভক্তিমনোহর ঠাকুর বলছেন যে নারদ বাজায় বিনা রাধিকা রমণ নামে, এই তো কৃষ্ণ সর্বোত্তম প্রসন্ন হবে, তিনি বশীভূত হয়ে যাবেন এই নাম, কে বা শুনাইল রাধা নাম তখন কৃষ্ণ বলবেন। এই সবগুলি নামের ক্রমশ মাধুর্য। এই দ্বিতীয় মধ্যে বলছেন নাম নামকারী, এইরকম হাতে গৌণ মুখ্য, মুখ্যের মধ্যে আবার গৌণ মুখ্য, আর মুখ্যতম মধ্যে মুখ্য মুখ্য মুখ্যতর মুখ্যতম, এইসবগুলি বিচার আছে। এর মধ্যে যারা সৌভাগ্যবান জীব এই বৈশিষ্ট্যগুলি বুঝে ওই সবগুলি নাম গ্রহণ করবেন সাধু সঙ্গে নামাশ্রয়ে, তখন ওই সর্বশক্তি জগন্নাথের মধ্যে সর্বশক্তিও আছে, নারায়ণ নামের মধ্যেও সর্বশক্তি আছে, রামের মধ্যেও সর্বশক্তি আছে, দ্বারকাধীশ মধ্যেও বাসুদেব কৃষ্ণের মধ্যেও আছে সর্বশক্তি, কিন্তু সর্বোপরি সর্বোত্তম শক্তি যুক্ত যে নাম এই সবগুলি নাম হচ্ছে ব্রজের সম্বন্ধী। আর এর মধ্যেও ক্রমশ মাধুর্যের বৈশিষ্ট্য সবগুলি নামের মধ্যে আছে। কিন্তু আমাদের সেই রকম হয়, মহাপ্রভু বলছেন যে অনুরাগ হলো না। এদিকে কৃষ্ণের দয়া কি রকম, কৃষ্ণের নামের দয়া কি, আপামর চন্ডাল কাছে সুলভ, কৃষ্ণ সুলভ নন, ব্রজভাব সুলভ নন, কিন্তু যেরকম চৈতন্য মহাপ্রভু আপামর চন্ডাল পর্যন্ত সকলে সুলভ হয়, তাহাদের দ্বারে দ্বারেতে গিয়ে কৃষ্ণ নামের সঙ্গে প্রেম মেখে তাহাদের গলাতে পরিয়ে দিয়েছেন সমস্ত ভারতবর্ষেতে সর্বত্র গিয়ে। ওই রকম হয়তো বলছেন যে সে নাম আরো দয়ালু, কি নামের থেকে মহাপ্রভু আরো দয়ালু, মহাপ্রভুর এইরকম বৈশিষ্ট্য কৃষ্ণ নামের অপেক্ষা। গৌর নিত্যানন্দে নাহি এ সব বিচার, নাম লইলে প্রেম দেন বহে অশ্রুধার। গৌর নিত্যানন্দের আরো একটি বৈশিষ্ট্য, এইসব অনর্থ উপগমে নামে নিষ্ঠার প্রকাশ। তখন এই এইরকম যদি নাম কেউ করে তাহলে অনর্থ সব গুলি ক্রমে 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 দূর হলো, আর নিষ্ঠা ওই ক্রমেতে নিষ্ঠা উৎপন্ন হতে লাগলো। নিষ্ঠা মানে চিত্তের স্থিরতা, আর ভজন ছাড়বে না, কিন্তু এক মানে বুঝতে হবে যে সে এটি বুদ্ধি পূর্বিকা, স্বাভাবিক কবি আসে না নিষ্ঠাতে, বুদ্ধিপূর্বক এই কৃষ্ণ নাম আমি ছাড়বো না, ঘুম আসছে ঘুমাবো না, ঘুমি আসছে নাম নিতে, এই অবস্থাটা ভালো, কিন্তু এই উৎসবটা মোটামুটি ভালো, ঘুম যত আসুক না তাহার অবশীভূত হব না, আমি টিকি বেঁধে দিয়ে আমি হরিনাম করব। এটা তো নিষ্ঠার পরিচয়, প্রাণ গেলেও আমি হরিভজন আর ছাড়বো না, কিন্তু দুঃখটা অনুভূতি হচ্ছে, কিন্তু এমন একটি স্থিতি আছে তোমার সেবায় দুঃখ হয় যত সে উত পার আনন্দ সুখ অনুভূতি তাহার হোক করে। যেরকম গিরিরাজ গোবর্ধনের উপর বজ্র চলছে, আর তাকে মনে যে চুলকানি বেশ আরাম আনন্দ, ইন্দ্রের বজ্র পড়ছে কিন্তু আনন্দ কেন, কৃষ্ণকে ধরে কৃষ্ণ তাকে ধারণ করেছে, ও আজকে কৃষ্ণ আমাকে রক্ষক বলে ব্রজবাসীগণের রক্ষক বলে আমাকে আমার আমাকে ধারণ করেছেন, এই আনন্দতে উৎফুল্ল হয়ে যায়, আর ইন্দ্রের বজ্রটাকেও মনে করছে যে চুলকানি বেশ আনন্দ হচ্ছে। এখানেতে বেশি ব্যাখ্যা করলে তত বহু চলে যাবে, সংক্ষেপে আমরা চলি। একটা দিশা নির্দেশ ভক্তিবিনোদ ঠাকুর যেরকম করেছেন একটু স্পষ্ট করে আমরা বলতে চাই। এইখানে কিন্তু দেখো এখানেও হরে কৃষ্ণ, এখানে হরে কৃষ্ণ দুজনের, হরে আর কৃষ্ণের দুজনের মিলন, কখন মিলন, এটা প্রাতঃকালীন, প্রাতঃকালীনিতে শ্রীমতী যশোদা দেবী কুন্দলতা প্রভৃতিকে পাঠিয়ে দিচ্ছেন। কিরকম হবে রাধা স্নাত বিভূষী শ্রী যশোদা সমাহূত সখী সঙ্গে তদগৃহে গমন তথা পাক বিরচন রাধা কৃষ্ণ শেষাসন মধ্যে মধ্যে দুহার মিলন, এই প্রাতকালের মধ্যে মিলন, এই জন্য হরে আর কৃষ্ণ এখানে মিলিত হয়েছে। মধ্যে মধ্যে ওইখানে যে নির্বাধ গতি ছিল এখন নির্বাধ গতি একটু দূর হয়েছে, কিন্তু এখানেতে রাধা এবং কৃষ্ণ, হরি এবং কৃষ্ণ, হরে এবং কৃষ্ণ, হরা এবং কৃষ্ণ দুজনের এখানেতে মধ্যে মধ্যে দুহার মিলন। শ্রীমতীর তিনি রান্না ইত্যাদিতে আছেন, আর তিনি তাকে দুজনের সঙ্গে মিলছেন, ধনিষ্ঠা ইত্যাদি কুন্দলতা ইত্যাদি সেখানেতে মিলন করাচ্ছেন। এখন তৃতীয় প্রহর আসলো, তৃতীয় বিশুদ্ধ ভক্ত চরিত্রের সহ কৃষ্ণ নামে, কৃষ্ণ কৃষ্ণ নামে নিষ্ঠা করে অহরহ। এখন তৃতীয় হরে কৃষ্ণ গেল, এখন হরে হরে রাম আসলো না, হরে কৃষ্ণ কৃষ্ণ কৃষ্ণ, এখন কৃষ্ণ কৃষ্ণ, এখন ওই যে হরা যে ছিল ওই হরে এখানে নাই, ওখানে হরে আর হরে ওখানে মিলেছে, কিন্তু এখানে হরে কৃষ্ণা হরে কৃষ্ণা কৃষ্ণা কৃষ্ণা। এখানে কৃষ্ণ একলা অনুভব করছেন, শ্রীমতী একলা অনুভব করছেন, দুজনের এখানে মিলছে না। কম সময়েতে পূর্বাহ্নেতে খাওয়া দাওয়া হয়ে গেল, কৃষ্ণ গোচারণেতে চলল, কৃষ্ণ গোচারণেতে যে সখাগণের সঙ্গে তিনি চললেন। এরা দুর্গত ভাবেতে দেখে অত্যন্ত বিরহিত হয়েছে, চলে গেলেন ওখানেতে, ওখানে যে গো চারণ করতে লাগে, চিন্তা রয়েছে যে কিরকম মিশব। এই জন্য তৃতীয় পাহাড়ের শেষের দিকে যখন মধ্যাহ্ন যখন আরম্ভ হলো, তখন কিছুক্ষণ গরু চারণ করে ফের আবার তাহাদের মিলন হলো। তখন হলো কি, হরে কৃষ্ণ কৃষ্ণ কৃষ্ণ, এরপরে হলো হরে হরে, হরে মানে হরা আর হরে, হরে মানে কৃষ্ণ, এই দুজনের ওখানেতে মিলন হলো। মধ্যাহ্নিক লীলা, এই হচ্ছে রাধা কুণ্ডের লীলা। এখন সাধনের মধ্যে আমরা আসি। এখন গুরুপদিষ্ট মন্ত্র মহামন্ত্র, এটাকে শুদ্ধ ভারতে আশ্রয় করে সম্বন্ধ জ্ঞানের সহিত নিষ্ঠার সহিত যখন ওই ব্যতীত হয়ে গেল প্রথম শ্রদ্ধার সময়, যখন নাম করতে লাগলো তখন উৎসাহময়ী ঘন্তরলা বুড় বিকল্পা তরঙ্গরঙ্গিনী বিষয় সঙ্গরা নিয়মক্ষমা, এইসব দূর হয়ে গেল। তখন যত পরিমাণে নিষ্ঠা তার পরিপক্ক হচ্ছে, তার রুচির উদয় সঙ্গে সঙ্গে হচ্ছে, একটা শেষ হয়ে গেল তারপরে একটা শেষ আরম্ভ হবে তা নয়, যত পরিমাণে শ্রদ্ধা পরিপক্ক হচ্ছে তত পরিমাণে নিষ্ঠা, আর নিষ্ঠা যত পরিমাণে পরিপক্ক হচ্ছে, এটা বুদ্ধিপূর্বক রুচি। কখন কিরকম হয় রুচি, ঠাকুরকে এখন পূজারী বেশ সুন্দর ভাবেতে শৃঙ্গার করেছে, সোনার বাসি দিয়ে সোনার মুকুট দিয়ে অসুন্দর বস্ত্র ঝলঝল করছে, বিদ্যুৎ সেখানে দেওয়া আছে, বেশ সুন্দর লাগছে, যেই আসছে নতমস্তক হয়ে প্রণাম করছে। আর এই ঠাকুর যখন শৃঙ্গার থাকবে না, একটি ময়লা কাপড় পরিয়ে দিল ঠাকুরকে, একটি বাঁশের একটা বাঁশি অথবা ওই রকম একটা দিয়ে দিল, শৃঙ্গার নাই, বিদ্যুৎ নাই, অন্ধকার রয়েছে, ও দেখে কি হবে, চলো চলো এখানে আমরা দর্শন করেছি, চলো দর্শন করবার রুচি হবে না। এই জন্য বলছেন যদি এই রুচি হচ্ছে দু রকমের, বস্তু বৈশিষ্ট্য অপেক্ষিনী আর বস্তু বৈশিষ্ট্য অনপেক্ষিনী। বস্তু বৈশিষ্ট্য যদি খুব সুন্দর সাজানো আছে, তাহলে প্রীতি হলো, দর্শন করলাম বেশ এক ঘন্টা দেখে দেখে ও বিগ্রহটা কোথা থেকে এসেছিলেন বলতে পারেন, আপনার জানা আছে, একজন বড় সন্ন্যাসী জিজ্ঞাসা করছে, এই বিগ্রহ কোথা থেকে এসেছিল, জয়পুর থেকে এনেছিলেন, আমি কিছু উত্তর দিই, বা পূজারিও তো বেশ সুন্দর করে শৃঙ্গার করেছেন, এক ঘন্টা দেখছে আমাকে যে এই মরেছে, জয়পুর থেকে বিগ্রহ এসেছে, আর এই সাজাওয়াট আমাদের বংশীর দাস বাবাজি কি আমাদের সবগুলি রঘুনাথ দাস গোস্বামী ইত্যাদি রূপ গোস্বামী ইত্যাদি বসুর অপেক্ষা রাখে না, নাম শুনলে কৃষ্ণ নাম শুনলে বাস অচেতন হয়ে পড়ে যাচ্ছে, এবং ব্রতাস্ব প্রিয় নাম কৃত্যা জাতানুরাগ দ্রুতচিত্ত উচ্চৈ হসত তথোরোদতি রৌতি গায়তি উন্মাদয়তি লোকবাজ্য, সঙ্গে সঙ্গে লোকবাজ্য হয়ে যায়, কৃষ্ণ নাম অপেক্ষা করে না, এটি যখন শুদ্ধ নাম হয়ে যাবে অন্তত আসক্তি রুচি উৎপন্ন হয়ে যাবে, তখন একেবারে তেনঙ্গল দাস এর পূর্ব পর্যন্ত নয়, যখন পর্যন্ত কি বস্তু অনপেক্ষণী, বস্তুর বৈশিষ্ট্যের অপেক্ষা রাখে না, বস্তুকে দেখলেই বস, নাম শুনলেই বস গড়গড় হয়ে যায়, তাল স্বর একেবারেতে নিয়ে বেশ সাধিয়ে তাধিয়ে যখন বলছে আর মধুর গলাতে, ওহো কি অদ্ভুত কীর্তন, এরকম তো দেখি শুনি নাই, আর মোটা গলাতে কেউ যদি কীর্তন করে আর সব ঠিক যদি সাজ না রাখে, হারমোনিয়াম বেহালা তাবলা সাজ নিয়ে পাঠ করছে এখন গোবর্ধনেতে, হাবি যাবি কোনো সম্বন্ধ নাই কৃষ্ণ ভক্তি সঙ্গে, কখনো গণেশের ভক্তি চলছে তার মধ্যে, আর কখনো চলছে সন্তোষী মাইয়ার কথা চলছে, তার মধ্যে রামচন্দ্রের কথা চলছে, কখনো কৃষ্ণের চলছে, সাতমিশালী সাতমিশালী ভজন ভজন হয় না। ওই এখন দেখছে কি তাবলা হারমোনিয়াম ইসরাজ ডুগি এইসব লাগিয়ে দিয়ে সব বসে আছে, সব একটা কোনো কথা বলে দিয়ে, আর গণেশের মহিমা শুনবালা কি তেরি জয় হো, তেরি জয় হো শুনবালা, আবার কৃষ্ণের জয় করছে, কখনো রামের জয় দিচ্ছে, সব জনতা একবারে মুগ্ধ হয়ে মন্ত্রবাদ শুনছে, দেখছে সে আমার কথাই তো বলছে। দেখো মাতা পিতাকে ছেড়ে দিয়ে কৃষ্ণ ভক্ত করতে যেও না, মাতা পিতা তার স্ত্রী কাছে আদেশ নিয়ে তারপরে ভজন করতে যাও, বাবা বাবা তালি বাজলো যে ব্যাস, এইরকম হতে ভারতবর্ষে কেউ কথা বাচক না, বিড়ি সিগারেট পিওতে কোনো ক্ষতি নাই, দম দাও তোমার গাঁজাতে তাহলে কোনো চিন্তা নাই, আর যে কোনো তোমার পছন্দ নাম হয় আমি সেই নাম তোমাকে দিচ্ছি, যে প্রভু আমাকে কি হাতি সুড়ার মন্ত্র আমার রেখে দেন, কেউ বলছে যে সন্তোষী মাইয়ার নাম দেন, কেউ বলছে পঞ্চমুখী কালীর নাম আমাকে দেন, কেউ বলছে যে হনুমানের নাম আমাকে নাম দেন, যে ব্যাস ব্যাস তুমি যাই চাবো তাই, তাতে লক্ষ লক্ষ লোক জুটছে শুনতে, আমাদের কথাগুলি শুনতে কেউ আসবে ছেন্দন্তে এবংশে কি মনোব্যাসঙ্গ উক্তি ভি, এই সবগুলি কথা কেউ শুনতে আসবে, বলি না না আমি আমরা গৌড়ীয় মঠে সব শুনতে যাব না, কত রকমের দোষ এই সবগুলি দেখা। কালকে এক যা মহাত্মা যাচ্ছে, আমাদের যাচ্ছিলাম তো বলছে সে কলি অবতার কি জয় হোক, বলছে না কলি অবতার কি জয় হোক, তাহলে তৃতীয় নাম হচ্ছে কি আদৌ শ্রদ্ধা তত সাধু সঙ্গ অত ভজন ক্রিয়া, তারপরে হলো নিষ্ঠা, নিষ্ঠার পরে হচ্ছে রুচি, কিন্তু এইটি হচ্ছে বুদ্ধিপূর্বক, বুদ্ধিপূর্বক কিরকম দেখলো যে খুব সাজানো আছে বেশ সুন্দর কেশ একবার ঝকঝক করছে, তার তখন রুচি হচ্ছে, আর নাই তো রুচি হয় না, এই রুচির বিশেষ কোনো মূল্য নাই। তবে হ্যাঁ এইটিকে শুদ্ধ সাধু সঙ্গেতে যখন শুদ্ধ হবে তখন এইটা হবে আসক্তি, এটা হচ্ছে চতুর্থ, এই তৃতীয়তে কি আমি তো তৃতীয়ত চলছে, তৃতীয়তে নিষ্ঠাতে, হ্যাঁ ওই নামের বলি তৃতীয়তে, এখানেতে কৃষ্ণ কৃষ্ণ না, এখানেতে পূর্বাহ্ন লীলা, পূর্বাহ্ন লীলা কি গোচারণ করে তিনি চলে যাচ্ছেন, আর ওখানে মিলন নাই, শুধু কৃষ্ণই কৃষ্ণ আছেন, আর আমাদের সাধক উচিত ভাবেতে ওই হলো তৃতীয় বিশুদ্ধ ভক্তি, বিশুদ্ধ ভক্ত চরিত্রের সহ আচরণ সহ কুসঙ্গ পরিত্যাগ করে স্ত্রী সঙ্গী এক সাধু কৃষ্ণাভক্ত, আর কৃষ্ণাভক্ত মানে কৃষ্ণের অভক্ত, আর যোগী তপস্বী কর্মী জ্ঞানী নির্বিশেষবাদী এরা সবগুলি অভক্ত, এরাও খুব নাম কীর্তন করে, মালা আজকাল মালাও লিখছে কিন্তু ত্রিপুণ্ড ইত্যাদি ধারণ করে দিয়ে, আর আমার সহজে মুক্তি হয়ে যায় ব্রহ্ম মধ্যে যেন মিশে যায়, এদের নাম হচ্ছে অপরাধ যুক্ত, শুদ্ধ নাম নয়। তো যখন এই বিশুদ্ধ বৈষ্ণব চরিত্র আচার বিচার পালন করে যদি চলে, রূপ গোস্বামীর নিয়ম কানুন ওই উপদেশামৃত মনঃশিক্ষার ইত্যাদির যে বিচারগুলি আছে এইসব নিয়ে যদি নাম করে কৃষ্ণ কৃষ্ণ নামে নিষ্ঠা করে, অর চতুর্থে অহেতু ভক্তি উদ্দীপন রুচি সহ হরে কৃষ্ণ নাম সংকীর্তন, তখন হরে হরে হরে, এখানে হরে হরে মানে কি নিত্য লীলাতে, এটা হলো চতুর্থেতে মধ্যাহ্ন লীলা, মধ্যাহ্ন লীলা তো চতুর্থে, মধ্যাহ্ন লীলাতে কৃষ্ণ মধুমঙ্গল ছেলেদেরকে বলছেন যে আমি এখনই আসছি তোমরা খাওয়া দাওয়া করে একটু বিশ্রাম করো, আর ঝট করে চলে গেলেন কুসুম সরোবর, আর ওখান থেকে ক্রমে 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 সূর্যকুণ্ড হয়ে রাধা কুণ্ড ইত্যাদিতে চলে আসলেন, এখন দুজনের নিরবচ্ছিন্ন মিলন নহরে, হরে মানে হরা হরে আর হরির হরে কৃষ্ণ, এই দুজনের মিলন। আর এদিনে চতুর্থ কি, চতুর্থে কি আমাদের সাধন ভজনের চতুর্থ শ্লোক, শ্লোকের মধ্যে চেত দর্পণ মার্জনম ভব মহাদাবাগ্নি নির্বাপনম শ্রেয় কৈরব চন্দ্রিকা, এটি হচ্ছে রুচিওয়ালা, যত রকমের শ্রেয় ছিল সেটি সমস্ত তৃতীয়তে উপস্থিত হল। অর্থাৎ নিষ্ঠা সহি যদি নাম করে তাহলে রুচি সব এসে যাবে, আর যত রকমের শুভ উদিত হবে এই সময়তে, যত আমাদের ভজনে বিরোধী সবগুলি দুঃখ কষ্ট ছিল এ দূর হয়ে যাবে। দুটি পাতা সাধনের সময়তে উৎপন্ন হল, কি কি ক্লেশগ্নি আর সুবাদা, ক্লেশ যত ক্লেশ দূর হয়ে গেল। কি আছে না গুরুদেব, যখন তোমার আমি আশ্রয় নিলাম তখন থেকে দুঃখ দূরে গেল, চিন্তা না রহিল, ওটা কি আত্মনিবেদন তুয়া পদা করি হইন পরম সুখী, দুঃখ দূরে গেল চিন্তা না রহিল চৌদিকে আনন্দ দেখি, এই অবস্থা গড়ল। তখন দেহ রোগ দূর হবে, আর সাংসারিক কোন চিন্তা থাকবে না, আমার অমুক মরে গেল কি অমুক মরে গেল কি, আমার এই কষ্ট ইত্যাদি এই সবগুলি থাকবে না। কিন্তু এইটা সব সময় মনে রাখবো, কৃষ্ণ অনুগ্রহ করে কোন কোন সময় রোগ ইত্যাদি দিয়ে দেন কোন বৈষ্ণবগণের, ওইটাকে ওদের দুঃখ মনে করব না। যত দেখো বৈষ্ণবের ব্যবহারিক দুঃখ সবে জানে, তাহার পরানন্দ সুখ কুষ্ঠ ব্যাধি যুক্ত ব্রাহ্মণ, কিন্তু কিসের দিকে দেখছে, আমার দীনতা ভাব রাখবার জন্য কৃষ্ণ এইরকম দিয়েছেন, আমার সংস্কারটাকে জাগিয়ে রেখেছেন, এত মরে গেলে তার ভজন হবে না মুক্ত হয়ে গেলে, এই জন্য কৃষ্ণ তাহাকে অনুগ্রহ করে দিয়েছেন। আর কতগুলি যারা অপরাধী বৈষ্ণবের নিন্দক, বৈষ্ণব ইত্যাদি মানে না, গুরু প্রতি অবজ্ঞা করে, এইরকম হয় লোকের এই অনর্থের জন্য তাহাদের এই সব রোগ ইত্যাদি হয়। এই দুটা কিন্তু স্মরণ রাখতে হবে, কি করতে হবে ওর মধ্যে থেকে দেখতে হবে, তার পায়খানা হচ্ছে কি করছেন, কিরকম হতে ঈশ্বর পরিপাক তার সেবা করছেন। আর ও করছে রামচন্দ্র পূজা শেষে, আরে দেখো তো এইটা ব্রহ্ম মধ্যে লীন হয়ে গেলে এই সবগুলি হয় সে আসে না, বলছে আপনি ব্রহ্ম ব্রহ্ম চিন্তা করুন, রামচন্দ্র পুরী রামচন্দ্র বলছে তুমি ব্রহ্ম এই সবগুলি কান্নাকাটি কিসের জন্য, চোখ থেকে তোমার জল কেন আসে, বলছে এই পাষণ্ডী থেকে এখান থেকে বাহার কর, উনার দুঃখ দুঃখে এই বেটা দুঃখী হচ্ছে, কে রামচন্দ্র পুরী। আর বলছে যে সে সান্ত্বনা দিচ্ছে, আপনি কাঁদবেন না, আর উনি কাঁদছেন কেন, ওই শ্লোকটা কি, ওই দীন দয়াদ্রনাথে মথুরানাথ কদাবলোক্যসে হৃদয়ম তদ আলোক কাতরম দৈত ভ্রাম্যতি কিম করম্যহম্। আর একটা শ্লোক আছে, হে দেব হে দৈত হে ভুবনৈক বন্ধো, হে কৃষ্ণ হে চপল হে করুণৈক সিন্ধু, হে নাথ হে রমণ হে নয়নাভিরাম, হা হা কদানুভবিতাস্পদম দৃশোর। এই চতুর্থে আহেতু কি ভক্তি উদ্দীপন, আহেতু ভক্তি কি উৎপন্ন হলো, রুচি উপস্থিত হল। এখন যত পরিমাণে রুচি হচ্ছে তত পরিমাণে আর নিদ্রা ঘুম প্রমাদ ইত্যাদি আসছে না, আর চার প্রকারে যে অনর্থ সেগুলি দূর হয়েছে। চার প্রকারের অনর্থ কি কি এগুলি পরেও, লয় প্রমাদ এই সবগুলি, এই সবগুলি ধীরে ধীরে দূর হতে লাগবে, তখন ওই অন্তিম অবস্থাতে আসবে ভাব। এখন পঞ্চমেতে শুদ্ধ দাস্য রুচির সহিত, পঞ্চমেতে পঞ্চমেতে আসলো কি হরে রাম, এর মধ্যে দুজনে ও পূর্বে যে কৃষ্ণ ছিলেন আর কৃষ্ণ এখন হয়ে গেলেন রাধারমণ, এখন রাধারমণ আর হরে হরা, এই দুজনের মধ্যে মিলন হলো। হরে রাম সংকীর্তন স্মরণ বিহিত। একমান তো জোর জোর নাম করতে ছিল, এখন আব কি করবে, লীলা স্মরণ আর সঙ্গে সঙ্গে নাম কীর্তন দুটা লাগিয়ে দিল। যে রূপ গোস্বামী যা বলেছেন, যেবাতে নাম কীর্তন আর মনেতে ওই নামের সঙ্গে সংযুক্ত যে লীলা সবগুলি স্মরণ হতে লাগলো, তাহলে প্রেম হবে ধীরে ধীরে। এরপরেই আসবে শুদ্ধ সত্য, কোথা থেকে আসবে, রাগাত্মিক যজন আছে তা সেখান থেকে আসবে। ষষ্ঠে ভাবাঙ্কুর, কুরে হরে রামেতি কীর্তন, সংসারে অরুচি কৃষ্ণে রুচি সমর্পণ, তখন ভাবাঙ্কুর উৎপন্ন হল। আসক্তির পরে আসক্তি হচ্ছে দুবিধ, একটা আসক্তি হচ্ছে ভজনের প্রতি প্রথমে আসক্তি, বিনামি নাম করে অত 50,000 নাম না করা পর্যন্ত আমি জল গ্রহণ করব না, তাই যাই হোক না কেন। মহাপ্রভু বললেন, হরিদাস ঠাকুর আপনার কি রোগ, কি অসুখ, কি বলছে আমার নামটা পুরা হয় না, আমার এই কি রোগ। তো এইরকম হতে যাহারা ভজন পারায়ণ যখন এই উপস্থিত হয়ে যাবে আসক্তি তখন হবে, ভজনের প্রতি যখন আসক্তি হবে ভজন অঙ্গগুলি প্রতি, তখন স্বাভাবিক ভাবে ভজনীয় যে কৃষ্ণ শ্রীমতী রাধিকা এর প্রতি তাহাদের নিষ্ঠা এসে যাবে। সংসারে অরুচি হবে রুচি সমর্পণ, সংসারের প্রতি রুচি ক্রমে ক্রমে দূর হয়ে যাবে, আর ওই রুচি ছা ছিল আব এসে যাবে কোথায়, কৃষ্ণ নামে, কৃষ্ণ লীলা স্মরণেতে আর রাধা কৃষ্ণের প্রতি। বিষয়েতে প্রীতি হবে আছে যে আমার সেই মত প্রীতি হোক চল, তখন ক্রমে 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 এই দিকে রুচি আসবে। সপ্তমে আছে ষষ্ঠেতে সায়াহ্ন, কৃষ্ণ ওখান থেকে পৌঁছে গিয়েছেন, অপরাহ্নেতে ওখান থেকে গরু নিয়ে চললেন, সায়াহ্ন পর্যন্ত পৌঁছে গেলেন, মা তাকে কোলে নিয়ে আরতি ইত্যাদি উতারতে লাগলো, আর কৃষ্ণ গোশালাতে গরুকে ছেড়ে দিয়ে সন্ধ্যার সময় গোদোহন করে দিয়ে মাতৃ কোলেতে তিনি আসছেন। ওই সময়তে স্নান করতেছেন পাম সৌর ইত্যাদিতে, সেখানে বৃষভানু মহারাজের দ্বারা নির্মিত ভবনেতে শ্রীমতী রাধিকা তার সঙ্গে দেখা ইত্যাদি হচ্ছে। তারপরে সপ্তমে মধুর আসক্তি রাধা পদাশ্রয়, সপ্তম হচ্ছে রাম রাম, এইখানে বীর প্রদোষ সময়তে মিলন নাই, ওইখানে গোপীগণ কৃষ্ণের উচ্ছিষ্ট প্রসাদ নিয়ে এসে ধনিষ্ঠাকে দিয়ে ধনিষ্ঠা এখানে নিয়ে আসলে আর সব সখীরা বন্টন করে খাচ্ছে, এখন তাহাদের তৈয়ারি হয়েছে যে কিরকম ভাবে আমরা মিলন হব। আর এদিকে সপ্তমেতে বিপ্রলম্ভে রাম রাম নামের উদয়, বিপ্রলম্ব ভাবেতে এই যে পূর্বে আমরা যে পাঠ করছিলাম ষষ্ঠ জামেতে সপ্তমেতে বিপ্রলম্ব ভাবেতে ভগবত স্মরণ চিন্তন ইত্যাদি কৃষ্ণ নাম কীর্তন, আর অষ্টমেতে সম্ভোগময়ী কৃষ্ণের লীলা চিন্তন। এখন এই অধিকারী ব্যক্তি যারা অধিকার হয়েছে তাহারা এইরকম হতে ক্রমশ উন্নত হতে 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 সপ্তমেতে পৌঁছলেন। সপ্তমেতে মধুরা শক্তি রাধা পদাশ্রয়, বিপ্রলম্বে রাম রাম নামের উদয়, অষ্টমে ব্রজেতে অষ্টকাল গোপী ভাব রাধাকৃষ্ণ প্রেম সেবা প্রয়োজন লাভ, অষ্টমেতে হরে হরে অর্থাৎ মধ্যাহ্ন লীলা এই দুজনের মিলন, আর এদিকে জীবের সঙ্গে গোপী ভাব গ্রহণ করে দিয়ে ভজন করতে করতে ভাব উপস্থিত হয়ে যায়। এবং তারপরে রাধা কৃষ্ণ প্রেম সেবা অভিসাধনেতে এই আছে, এই জন্য ওই সময় চিন্তনের দ্বারা ভাব সেবাকে ওখানে উপস্থিত হয়ে যায়। এরপরেই প্রকট লীলাতে তাহার জন্ম, নিত্য সিদ্ধ তাহাদের সঙ্গে সম্বন্ধ, এবং তারপরে অপ্রকট লীলাতে নিত্যকালেতে কৃষ্ণ সেবাতে লিপ্ত হবে। শ্রীল ভক্তি বিনোদ ঠাকুর এই পদ্ধতিতে আরো বিস্তার করে এখানে সূক্ষ্মরূপেতে বললেন, এখন বিস্তার করে দিয়ে অষ্টজাম ভজনেতে এইসবগুলি প্রকাশিত, যে কিরকম ভাবে অনর্থ দূর করে আমরা ভজন করতে পারি এইসবগুলি পদ্ধতি বলবেন। বিকাল বেলায় আমরা যেরকম কালকে চারটার সময় আমরা বসেছিলাম, ওই রকম হবে আমাদের বেশ বিদ্যৎ সভা হবে। ওর মধ্যে যারা যারা বলতে পারে নাই, কিছু পুষ্পাঞ্জলি দিতে পারেনি, তারাও দিবেন। আর এর মধ্যে যারা আরো বিশেষ ভালো ভালোতে যারা বলতে চাবে, তারাও সবগুলি, তারা সব বৈষ্ণবগণ তার পাদ পদ্মেতে পুষ্পাঞ্জলি দেবে। আমরা ভক্ত চরিত্র, ভগবানের অপেক্ষা ভক্ত চরিত্রে যদি অনুশীলন করি, তাহলে ভজনেতে আমাদের বল পাব। শ্রীল গৌরকিশোর দাস বাবাজী মহারাজ আমাদের উপরে কৃপা। আজকে এই বলে আমি বক্তব্য সমাপ্ত। বাঞ্ছা কল্পতরুভ্যশ্চ কৃপা সিন্ধুভ্যঃ। বাঞ্ছা কল্পতরুভ্যশ্চ কৃপা সিন্ধুভ্যৈব চ পতিতানাম পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। নমো মহাবদন্যায় কৃষ্ণ প্রেম প্রদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নাম্নে গৌরাত্মিষে নমঃ। হে কৃষ্ণ করুণা সিন্ধো দীনবন্ধো জগৎপতে গোপেশ গোপিকা কান্ত রাধা কান্ত নমস্তুতে। তপ্ত কাঞ্চন গৌরাঙ্গী রাধে বৃন্দাবনেশ্বরী বিশ্বভানুসুতে দেবী প্রণমামি হরে প্রিয়ে। হা দেবী কাকুভর গদ গদয়াদ্য বাচা যাচে নিপত্য ভুবি দণ্ডবত উড ভটারতি আশাপৃষাদমবুধস্য জনস্য কৃত্বা গন্ধর্ভিকে তব গণে গণনং বিধে। অঙ্গশ্যামলিম ছটাভিরভিতো মন্দে কৃতেন্দীবরম জড্জঞ্জাগুডরোচি সংবিদধ তং পট্টম্বরস্য শ্রিয়া। বৃন্দারণ্য নিবাসিনম হৃদি লসদ্দামাভিরামোদরম রাধাস্কন্দ নিবেশিত জলভুজম ধ্যায়েম দামু। তবৈবাস্মি ন জীবামি ত্বয়া বিনা ইতি বিজ্ঞায় রাধে তন্নয় মাম চরণান্তিকে। যত কিঙ্করেষু বহুশা খলু কাকুবাণি নিত্যম পরস্য পুরুষস্য শিখণ্ডমৌলে যস্যা কদা রসনিধে বৃষভানুজায়া তত কেলি কুঞ্জ ভবনং গণমর্জনেশ। ভক্ত্যা বিহীনাপরাধ লক্ষ্যৈ ক্ষিপ্তাশ্চ কামাদিতরঙ্গ মধ্যৈ কৃপাময়ী ত্বং শরণং প্রপন্না বৃন্দে নমস্তে চরণারবিন্দম্।
কি এক মহিনা তক বাংলা মে বাংলাতে বোলাতে বঙ্গালি বাংলা ভাষা জাননে বালে ভি আব হিন্দি সমঝনে লগ গয়ে হ্যায়।
রুটি খায় চাল খাতে রুটি খাতে বন্ধ করছে লাগতা হে চাল খায় চাল সে আয়া হ্যায়। আচ্ছা সে নাই সমস্যা মেনে টেস্ট
কিয়া এক দিন আজ থোড়া সা হিন্দি মে হি বলতে থোড়া সা বাংলা মে ভি বলুঙ্গে
তার 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 বলতে যাতে যেগুলো বলা হয়ে গেছে ওইগুলো হিন্দি বলুন।
ভজনের রহস্য, ভজন কা রহস্য মে হম লোক অভি প্রথম ইয়াম মে হ্যাঁ। সাধন ভক্তি কে প্রারম্ভ মে হম লোক প্রসঙ্গ আরম্ভ করনে কে পহলে প্রসঙ্গ করার পূর্বে আমরা শ্রীরূপ গোস্বামীকে স্মরণ করি, কারণ তাহারই শ্লোক এখানে নিয়ে শ্রীল ভক্তি বিনোদ ঠাকুর ভজন রহস্য মধ্যে তিনি প্রবেশ করাচ্ছেন। এই জন্য
श्री चैतन्य महा प्रभु मनोभीष्टम स्थापितं जैन भूतले स्वयं रूप कदा मह्यम ददाति सपदांतिकम्। श्रील प्रभुपाद सब समय प्राय श्लोक का उच्चारण करते हैं कि आददानस्तीणम दंतरीदम जाचे पुनः पुनः श्रीमद रूप दाम भोज धूली सात जन्म जन्म। मैं जन्म जन्म में अमी जन्म जन्म थे रूप गोस्वामी पद धूलि के अमी सब समय मस्तक धारण कर क्यों आददानम स्तीणम चैतन्य महाप्रभु मनोभीष्ट पूरण करे यदि जगते नाश लें श्री लरूप गोस्वामी यदि नहीं आते तो महाप्रेम नदी की वज्र इत्यादि से बधा हुआ कपाट को कौन खोलता है। ब्रजरसे महासमुद्र महानिधि खजाना एक कपाट के केच उघार तो ब्रजरसरीति के ज्ञान तो ब्रजरसरीति जो चैतन्य महाप्रभु जिसको देने के लिए आए थे इसको कौन समझता। लोग चैतन्य महाप्रभु को कौन समझते कोई नहीं समझता चैतन्य महाप्रभु को भी। चैतन्य महाप्रभु का और अवतारों से क्या वैशिष्ट है इसको भी कोई नहीं समझ सकता था कि वो बुझते पारतो ना। पूर्व छिलो भक्ति पहले थी भक्ति किंतु भक्ति रस में कौन इसको परिवर्षित कर देता के था के भक्ति रसे ते परिवर्षित करतो। पूर्वे महाजनगण छिलेन कभी हवि अंतरिक्ष प्रबुद्ध पुप्पलायन इत्यादि आता पर द्वादश महाजन स्वयंभू शंभु मनु कपिला मनु प्रहलाद जनक भीष्म बलि वैयासकी यही महाजन छिलो किंतु परवर्ती काले ते यही जे महाजन गण द्वादश जन तहादे चरणे ते हमरा प्रणाम कर दिए तो पास काटिए चलम को था स्वरूप दामोदर राय रामानंद श्री रूप सनातन भट्ट रघुनाथ श्री जीव गोपाल भट्ट दास रघुनाथ श्री कृष्ण दास कविराज गोस्वामी प्रभृति तत्परवर्ती काले ते नरोत्तम ठाकुर इत्यादि एन परवर्ती काले ते श्री विश्वनाथ चक्रवर्ती ठाकुर श्री भक्ति विनोद ठाकुर श्री प्रभुपाद मदीय गुरु पाद पद्म एरा उचे महाजन ओथी के अनेक वैशिष्ट्य निये तथापि बोले के जे आमी तहादे चरबन चरबित करछी मैं उन्हीं का चरबन चरबित कर रहा हूं किंतु इन लोगों के भक्ति का वैशिष्ट बहुत अधिक है उन लोगों की अपेक्षा। इसलिए हमारे जो पूर्ववर्ती महाजन हैं यही हमारे अधिक आराध्य और निकटतम हैं। इसलिए पहले रूप गोस्वामी को आददानम स्त्रीणम दंत रीदम जाचे पुनः पुनः दांतों के तले में तीर्ण दबाकर और गले में गमछा लगाकर हाथ जोड़कर करबद्ध होकर के ना इस तरह से रूप गोस्वामी के चरणों में हम वंदना पुनः पुनः करते अमी वंदना करते जिन चैतन्य महाप्रभु मनोभीष्ट तिनी जगते उद्घाटन करे छिले जाते आजकल कोनो वैष्णव निजे के आमादेर निजे के रूपानुग वैष्णव चरण धूलि ग्रहण करते निजे के गर्व अनुभव करे तो से रूप गोस्वामी पाद पद में वंदना करी तार चरण धूलि के पुनः पुनः हमें नमस्कार के तत् द्वारा हमें अभिषिक्त होते तारी हमारा सकल ही अभिषिक्त होते तारी हम लोग उनके चरण की धूलि में अभिषिक्त हो सके पुनः पुनः उनकी चरण की धूलि में वंदना कर रहे हैं। रूप गोस्वामी की चरण धूलि क्या है जीव गोस्वामी श्रील रघुनाथ दास गोस्वामी श्रील कृष्ण दास कविराज गोस्वामी उनके चरणों की धूलि है इसलिए इनके चरणों में हम वंदना करते हैं। ये रूप गोस्वामी के हृदय भाव हमारे हृदय में स्फुरित हो इसलिए पहले इस चीज श्रील भक्ति विनोद ठाकुर उनकी वंदना करके में चल रहे हैं प्रथम ज्ञान की साधन में। प्रथम ज्ञान प्रथम में यह प्रथम ज्ञान का ही साधन नहीं है, ये सूत्र दे रहे हैं आठों ज्ञान के लिए। इसमें आठों ज्ञान है, इस श्लोक में भी भजन राज्य के जो आठों ज्ञान, आदौ श्रद्धा तथा साधु संग अथ भजन क्रिय तथो अनर्थ निवृत्ति तथो निष्ठा रुचि तथा अथा शक्ति तथो भाव तथा प्रेमा भुदंचति साधका नाम अयम प्रेम न प्रादुर्भावे भ्रवत क्रम। रूप गोस्वामी शिल भक्ति स्वामी सिंधु दे ये दिए छे এরকম একটা শ্লোক নতুন করে আর পর্যন্ত হয় নাই, এর পূর্বেও ছিল না, এর পূর্বেও ছিল না। যেরকম হতে অন্নাভিলাষিতা শূন্যম জ্ঞান কর্মাদ্যানাবৃতম অনুকূল্যেন কৃষ্ণানুশীলনম ভক্তিরুত্তম, ये চৈতন্য মহাপ্রভু কে পহলে ऐसा श्लोक आज तक भक्ति की परिभाषा के लिए कभी नहीं हुआ, और शायद ऐसा होगा कि नहीं मैं नहीं कह सकता। यदि महाप्रभु चाहेंगे तभी हो सकता है, अन्यथा वो होना असंभव है। ऐसा सुंदर श्लोक की परिभाषा जैसे श्रीमद भागवत में एते चांस कला पुंसा कृष्णस्तु भगवान स्वयं, ये पारिभाषिक श्लोक है। पारिभाषिक के साथ साथ में सैद्धांतिक भी है, सैद्धांतिक एवं पारिभाषिक भी है। तो इसलिए आज तक इस श्लोक का जोड़ा का और कोई नहीं हुआ। भक्ति की परिभाषा भी सर्वोपाधि निर्मुक्तम तत्पर निर्मलम ऋषिकेशो ऋषिकेन सेवन इत्यादि है। सपरानुरक्ति सपरानुरक्ति ईश्वरे ये भी है, और भी लोगों ने लिखा किंतु इतना सुंदर नहीं। जैसे रूप गोस्वामी के पहले नाम की महिमा थी, बहुत कुछ नाम की महिमा थी, किंतु रूप गोस्वामी ने जो नाम की महिमा लिखी उसको सुनकर के चैतन्य महाप्रभु ही एकदम भाव विभोर हो गए। हरिदास ठाकुर चारों खाना एकदम आनंद में भर गए। तुंडे तांडवनी रति बितुनिते तुंडावली लब्धये कर्ण करोड़ कड़म्बिनी भिटायते कर्णाद्भुतेभ्यस्मिह चेता प्रांगण संगिनी विजयते सर्व इंद्रियाणाम कृतिम नो जाने कियद भी अमृतई कृष्णेति वर्णम। कृष्ण में क्या माधुर्य है जो मुख लाखों लाखों मुख करने की अभिलाषा होता है, और एक मुख में लाख जीवा और लाख जीवा भी करोड़ों कोटि जीवा लाभ करने की चेष्टा करती है। तुंडे तांडवनी, और एक कान सुन करके लाख कान बनने की, और लाख कान बन करके लाखों भगवान के नामों को श्रवण करने की लालसा उत्पन्न। न जाने कृष्ण नाम में ऐसी मधुरमा क्या है, समस्त इंद्रियां अपने कार्यों से विरत हो जाती है, स्तब्ध हो जाती है। ऐसे ऐसा रूप गोस्वामी जैसा नहीं, इसलिए रूप गोस्वामी के चरणों में ये वंदना करके हमारे सप्तम गोस्वामी भी उनको यही श्लोक लेकर के कर रहे हैं। आदौ श्रद्धा तथा साधु संग, पहले श्रद्धा इसके बाद में साधु संग। ये श्रद्धा कहां से आ गई, श्रद्धा कहां से आई? एक पहले साधु संग हुआ अज्ञात रूप में या ज्ञात रूप में, और उनकी सेवा अथवा तदीय वस्तुओं की कोई किसी प्रकार से सेवा या संग मिल गया, उससे सुकृति पुष्ट हुई। एक जन्म में नहीं, कोटि कोटि जन्मों में सुकृति हुई। भाई भजन करो, साधु संग जाकर के कहा, उत्थ जाग्रत प्राप्त ब्राह्मण निबोधक, उठो 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 सो रहा है, उठो उठो सो रही है, भजन करो। इसके बिना गति नहीं, शास्त्रों की बातें उनको समझाते हैं। इस पर भी नहीं मानते हैं, एक संत थे ऐसे ही, एक आदमी वो रोज भिक्षा मांगने के लिए जाते, किस लिए भिक्षा? किसी की सुकृति हो जाए, भक्ति उन्मुखी। जाकर के एक बुढ़िया को देखा, उससे बुढ़िया से कहा, राधे राधे मैया, कृष्ण 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 कह करके पूछा। वो समझे ये कुछ मांगने आया, दो चार गाली दे दी, अपनी झोली में उसकी गाली लेकर के चले आए। दूसरे दिन फिर पहुंचे, कहे तू मानता नहीं है, बार बार कहते हमारे घर में मत आना, कृष्ण कृष्ण मत सुनाना, मत आना, खबरदार। फिर चले गए। फिर दूसरे दिन, तीसरे दिन फिर आए, तो दूसरे दिन साथ झाड़ू उठा लिया, आएगा तो पीट देंगे, ए देखो झाड़ू, ए झाड़ू देखो, तुम्हार पीठ दुरुस्त कर दीबो। कोई मतलब नहीं, फिर चले गए, फिर आए, कहा जी बड़ा ढीठ है ये तो। उसने वो जमीन लीप रही थी घर आंगन, और उसमें गंदा वो सब मिट्टी और गोबर लगा हुआ था, लेकर के उसे एक पोतना मारा, उसको पोतना कहते हैं, पोतना वाला, पोतने वाला, बस मारा उसे। बड़े प्रेम के साथ में उन्होंने उसको ले लिया और जमुना में मल मल करके धोया, खूब मल मल करके धोया, पुराना छिड़ और फटा तो था ही, छेड़ा तो छिलो ही, ताकि खूब धोए। और कोनो श्रद्धालु भक्त थे के एक घी मेंगे नहीं आसलैन, तार मध्य बाती बनिए दिए ठाकुर के तिनी दिए। की आश्चर्यजनक प्रभाव। जब दूसरे दिन गए तो उनको मन ही मन में प्रणाम किया, ये इतना करने पर भी इसको क्रोध नहीं आया, बस उसका चित्त कुछ द्रवित हो गया और वो भक्ति ने अपना काम किया, ये सुकृति। बस धीरे धीरे उसका हृदय भक्ति उन्मुखी होने लगा। इसी प्रकार के साधु लोग नारद इत्यादि सब कृपा करते हैं, ऐसी सुकृति होने से फिर वो साधु संघ में हरि कथा श्रवण की पिपासा होती है। यहां पर बहुत से एकाने लोग आछे जरा एक कीर्तन सर्वास समय खूब कीर्तन कर छे, खोल बजा छे, आ जखनी हरि कथा आरंभ होलो तखनी चोख बंद होए गलो। ऐसा मत करो, खूब अच्छी तरह से बसे, भालो करे बसो टेने, केउ घुमाबो ना। जो ऐसे बैठ रहे हैं फिर ऐसे हो जाएंगे, फिर ऐसे गिर जाएंगे, ऐसा एक खूब श्रद्धा के साथ में सुनो। तो ऐसे ही श्रद्धा होती है तब साधु संगे हरि कथा श्रवण रुचि होवे। यदि तदीय वस्तु संगे संगना है तुलसी, गंगा, जमुना, शिव विग्रह सेवा दर्शन, साधु देर के आवश्यकता अनुसार कुछ सेवा, तार हरि कथा श्रवण प्रथम अवस्था थे, ये सुकृति, ये सकृति। बिना सुकृति के हरि कथा में रुचि होना ये बड़ा भारी कठिन है। यदि उस व्यक्ति से हम कहेंगे पान बीड़ी सिगरेट ये सब छोड़ो, विलासता छोड़ो, नहीं सुनेगा। और जब श्रद्धा क्रिएट कर लेंगे उसमें तब वो छोड़ देगा। इसलिए पहले सुकृति भक्ति उन्मुखी, पहले साधु लोग यही कराते हैं। इसके बाद में धीरे धीरे जब साधु संघ होने लगा तो कहेंगे, पहले नहीं कहेंगे, देखो गुरु पद आश्रय करना उचित है। नाम दो प्रकार के होते हैं, एक शुद्धना जिसको कहते हैं शब्द ब्रह्म, और दूसरे को कहते हैं अशुद्ध नाम जिसको कहते हैं सामान्य शब्द। सामान्य शब्द गुरु पदाश्रय होने के पहले जो नाम करता है वो शब्द सामान्य है, साधारण है, उसमें भीतर में पोटेंसी नहीं है। और दीक्षा इत्यादि के बाद में जो नाम होता है उसमें पोटेंसी और शक्ति निहित होता है, गुरु उसमें शक्ति संचरित करके दे देता है। जब ये बतलाते हैं तो पहले वाला जो नाम था, अरे ये तो ठीक कह रहे हैं, हमारा मन तो इसमें लगता नहीं था, हरि कथा सुनने में मन नहीं लगता था, इसलिए गुरु के यहां में जरूर दीक्षा मंत्र इत्यादि दिया जाए। जब दीक्षा लेता मंत्र लेता है तब गुरु में श्रद्धा हो जाती है, अब गुरु उसको जो कुछ कहते हैं तब वो मानने के लिए तैयार होता है। भाई पान बीड़ी मत खाना, कली पंचक से दूर रहना, एकांतिक कृष्ण की सेवा करना, सत्यनारायण की कथा में अधिक मत जाना, उसकी प्रसाद मत लेना, शंकर जी का प्रसाद और विभूति मत लेना। तो गुरु जी के इस वचन को वो नतमस्तक होकर के मान लेगा, इसके पहले नहीं मानेगा, इसके बाद में भजन की शिक्षा देंगे, कृष्ण ही से तुम्हारा नित्य संबंध है, तुम दास हो वो प्रभु है, ये सब संबंध वो मान लेता है। धीरे धीरे कहते कि देखो हरिनाम करना, उनको माला दे देते हैं तुलसी की, गले में माला दे देते हैं, एकादशी व्रत करना, जन्माष्टमी करना, रामनवमी करना, दोल का उस समय चैतन्य महाप्रभु का जन्म तिथि को पालन करना, ये सब ये भजन के तरीके बतला देते। अब वो करने लगता है, अब वो जो श्रद्धा थी साधु संघ के कृपा से गुरु पदाश्रय करने के बाद में विषम्भ रूप में गुरु की सेवा करने लगता है, उनकी प्रत्येक बात को मान करके चलता है। ऐसा नहीं कि गुरुदेव कतगुली कथा बोलें उठा मान्य न, आ गुरुदेव कतगुली कथा बोलें यहां ऊंचा उचित, ऐसा नहीं। कुछ लोग कहते हैं कि गुरुदेव परमार्थ के गुरु हैं, इस जगत में हमारे गुरु जागतिक विषय में गुरु नहीं है, अरे सब विद्या विशारदो हैं, लौकिक पारलौकिक सब विषयों में उनका परामर्श लेकर के चलो, लौकिक कार्यों को भी भक्ति में कैसे पर्यवसित कर देते हैं वो बतला सकते हैं, इसलिए उन पर पूर्ण रूप में श्रद्धा रहनी चाहिए। अच्छा, ये जो भजन क्रिया है जिसको साधन भक्ति कहते हैं, इसका उद्देश्य क्या है? किसी काम का कोई एक उद्देश्य होना चाहिए, किसका भजन, कैसे भजन, इसके लिए कह देते हैं देखो तुम्हारा एक ध्रुव तारा है, उसी के तरफ में ध्यान लगा करके चलो। वो क्या है ध्रुव तारा? अन्याभिलाषिता शून्यम ज्ञान कर्म अध्ययनावृतम अनुकूलेन कृष्णानुशीलनम भक्ति उत्तमा। उत्तमा भक्ति को हम अपना लक्ष्य बना करके अब चलेंगे, जैसे पढ़ने में शिक्षा देने में, हम बच्चा तो कुछ जानता नहीं है, किंतु उसका भी जो अभिभावक होता है, उसके घर वाला जो माता पिता या और रहते हैं, बड़े भाई इत्यादि रहते हैं, कुछ वो विचार करके उसको पढ़ाते हैं, वो विचार करते हैं, देखते हैं इसको ऐसी शिक्षा बतलाई जाए जिससे कि धन उपार्जन अच्छी तरह से हो। उनका लक्ष्य शिक्षा का होता है धन, उसी धन को उपार्जन करने के लक्ष्य से उसे बढ़ा देते हैं, किंतु कुछ दिनों के बाद में जब लड़का कुछ बुद्धि विकसित उसकी होती है, बुद्धि विकास उसका होने लगता है, तो धीरे 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 अब अपना खुद भी सोचने लगता है। अब वो सोचता है कि पिताजी ने तो इतना कराया, हम इंजीनियरिंग में जाएं, डॉक्टरी लाइन में जाएं, साइंटिस्ट बने, डॉक्टर बने, क्या बने। और कोई कोई सोचता है जिससे फायदा क्या है, इससे कुछ नहीं, इससे हमारे आत्मा को क्या कल्याण होगा। वो अपना डायरेक्शन बदल देता है, वो गीता भागवत इत्यादि लेकर के धीरे धीरे चलने लगता है, उसी समय भगवान की कृपा से साधु संग हो जाता है, वो अपना लक्ष्य बना लेता है जो हमको भगवान का भजन करना है, बाकी सब लोग अपना अपना विषय निर्णय लेकर के चलते हैं। उसी प्रकार से परमार्थ में हमको चलना है, हमारा ध्रुव तारा एक होना चाहिए, हमारे ध्रुव तारा लक्ष्य होना चाहिए, लक्ष्य की अनुकूलेन कृष्णानुशीलनम, यही उत्तमा भक्ति है, अनुकूल रूप में कृष्ण की सेवा। किंतु कैसी सेवा? कृष्ण सेवा के अतिरिक्त और कोई भी हृदय की आकांक्षाएं, वर्ल्डली डिजायर्स, कोई कामना वासना हृदय की, इसको पूर्ण करना है। कोई भी कामना भगवान के भजन में न उठे, नहीं तो वो भक्ति ऐसी प्रभावशाली है, नाम इतना प्रभावशाली है कि तुम्हारी उस इच्छा को पूर्ण कर देगा और फिर वहां से हट जाएगा, अंतर ध्यान हो जाएगा। इसलिए कोई भी तमन्ना, कोनो वर्डली डिजायर, कोई भी कामना, कृष्ण भक्ति बढ़े हरि गुरु वैष्णव की सेवा कर सकूं। और ये शुद्धा भक्ति जो है यही हो, इसका अतिरिक्त कोई भी लालसा ना हो। ज्ञान कर्मा आदि अनाप्रतम, जब तक हम जीवित हैं तब तक कर्म और ज्ञान को हम दूर नहीं कर सकते। जरूर और संभावी है कर्म और ज्ञान, उसके बिना हम जीवित नहीं रह सकते। किंतु यह कर्म और ज्ञान ऐसा होना चाहिए भक्ति को ढक न ले, भक्ति के अनुकूल कर ले उसको, तब उस समय उसका नाम हो जाएगा तत्व ज्ञान और कर्म हो जाएगा क्या, भक्ति युक्त कर्म। इसलिए कर्म के द्वारा, ज्ञान के द्वारा, तपस्या के द्वारा, योग के द्वारा ये ढक ले। आजकल चारों तरफ में खूब प्रचार हो रहा है यज्ञ, भाई यज्ञ करो, 1008 कुंडों का यज्ञ हमारे समस्त शास्त्रों ने निषेध किया। कलयुग में योग तपस्या इत्यादि कुछ नहीं, कलयुग केवल नाम आधार, हरे नाम हरे नाम हरे नाम योग। आज हमारे प्रधानमंत्री, राष्ट्रपति, देश विदेश के लोग सब और सब मंत्री इत्यादि जितने हैं, शास्त्र तो कभी देखा नहीं, भूल से भी शास्त्र नहीं देखा न साधु संत का संग किया, जो जो कुछ पाते हैं बस देखते हैं कि इसका खूब जोर चल, बस उसी के तरफ में झूम जाते हैं। आप लोग भूल भटक करके भी उन ऐसे विचारों में नहीं जाएंगे, यज्ञ से हमारा कोई भी कल्याण नहीं होगा, इसमें लाभ पूजा प्रतिष्ठा संपूर्ण रूप से सब भरा पड़ा है। इसलिए भजन क्रिया माने उत्तम भक्ति के लिए हम जो क्रिया कर रहे हैं, जिसको रूप गोस्वामी ने दिखलाया है, ये सब भजन क्रिया है। ये क्रियाएं दो प्रकार की, तीन प्रकार की। एक साधन अवस्था में जब हम भाव को लक्ष्य करके करते हैं तो साधन भक्ति, फिर जब हम प्रेम भक्ति को लक्ष्य करके भाव भक्ति का अनुशीलन करते हैं तो इसको कहते हैं भाव भक्ति, और भाव भक्ति होने के बाद में जो हमें प्राप्त होता है उसको कहते हैं प्रेमा भक्ति। ये प्रेमा भक्ति ही हमारा मूल उद्देश्य है। अब इसको लक्ष्य करके हम जब चलते हैं तो उसके लिए ये बतला रहे हैं भजन क्रिया। भजन क्रिया किसको कहते हैं, 64 प्रकार के इसके अंग रूप को स्वामी ने दिखलाया, 64 प्रकार की, जिसमें 10 प्रारंभिक गुरु पदाश्रय, शिक्षा दीक्षा, शिक्षा और सेवा और साधु वर्तम इत्यादि, माने जिस रूप से हम भजन करके जा सकते हैं वो, तो ये सब प्रारंभिक। और इसके बाद में कुछ भाव संबंधी, कुछ भावानुकूल और कुछ तटस्थ और कुछ भाव विरुद्ध है, इन सबको लक्ष्य करके साधक भजन करें, इनको मिनिमाइज करके, इनको संक्षेप में करके 9 प्रकार की, श्रवणम भगवान का नाम, भगवान की कथाओं को श्रवण करना, इसके बाद में कीर्तन, जो गुरु से वैष्णव से निरंतर हरि कथा नहीं श्रवण कर सकता वो कभी भी कीर्तन नहीं कर सकता, इसलिए पहले श्रवण, इसके बाद में कीर्तन, प्रहलाद महाराज जी कह रहे हैं, और इसके बाद में तब स्मरण। यह सब पद्धति क्रमानुसार बनाई गई है, एटा क्रमानुसार पद्धति है। इसको उल्लंघन करके हम यदि जाएंगे तो गड़बड़ हो जाएगा, मनमानी ढंग से नहीं चलेगा। शरणम कीर्तनम